ඒයන් ආකාශමණී. বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে কুমাৰ ডেভিদ দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি আহমেদাবাদৰ নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনৰ 44 সংখ্যক অভিৱৰ্তনত ভাগ ল'ব। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOয়ে কালি ওড়িশাৰ চান্দিপুৰত সংহত পৰীক্ষণস্থলীৰ পৰা প্ৰথম জাহাজ বিধ্বংসী নৌ ক্ষেপণাস্ত্ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। মহাশিৱৰাত্ৰিৰ পবিত্ৰ স্থানেৰে কালি প্ৰয়াগৰাজত আয়োজিত 2025 বৰ্ষৰ মহাকুম্ভ মেলাৰ সফল সামৰণি পৰে। ভাৰতে পেট্ৰলৰ সৈতে মিহলি কৰা ইথানলৰ পৰিমাণ 20% অধিক বৃদ্ধি কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। আৰু আফগানিস্তানে শক্তিশালী ইংলেণ্ডক পৰাস্ত কৰি ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 4-দিনীয়া গুজৰাট ভ্ৰমণসূচী অনুসৰি আজি ৰাষ্ট্ৰপতিগৰাকীয়ে লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰিব। কাৰ্যসূচীৰ অংশ হিচাপে শ্ৰীমতী মুৰ্মু আহমেদাবাদৰ নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনৰ 44 সংখ্যক অভিৱৰ্তনত ভাগ লোৱাৰ কথা। শ্ৰীমতী মুৰ্মুৱে কাইলৈ গান্ধীনগৰত থকা ৰাষ্ট্ৰীয় ফৰেনচিক বিশ্ববিদ্যালয়ৰ 3য় অভিৱৰ্তনত উপস্থিত থাকিব। তেওঁ ভোজত থকা স্মৃতিভান ভূমিকম্প স্মাৰকলৈ যাব। 1 মাৰ্চত তেওঁ ৰাষ্ট্ৰীয় ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ধৰাবিলাৰেও যাব। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOয়ে কালি ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা প্ৰথম জাহাজ বিধ্বংসী নৌ ক্ষেপণাস্ত্ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। পৰীক্ষণকালত নৌ সেনাবাহিনীৰ শ্বি কিং হেলিকপ্তাৰৰ পৰা এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি জাহাজৰ লক্ষ্য নিখুঁতভাৱে আসাধনা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সফল পৰীক্ষণৰ বাবে DRDO, নৌসেনা আৰু সংশ্লিষ্ট উদ্যোগসমূহক অভিনন্দন জনাইছে। তেওঁ কয় যে মেন ইন লুপ বৈশিষ্ট্যৰ এই পৰীক্ষা সঁচাকৈ অনন্য, কিয়নো ইয়াৰ জৰিয়তে আকাশমাৰ্গতে নিৰ্ধাৰিত লক্ষ্য পৰিৱৰ্তন কৰিব পৰা যাব। দিল্লী বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হ'ব। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিজেপিৰ বিধায়ক মোহন সিং বিষ্টক উপাধ্যক্ষ পদত অধিষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিব। শ্ৰীবিষ্ট মুস্তাফাবাদ বিধানসভা সমষ্টিৰ বিধায়ক। বিধানসভাত আজি দিল্লীৰ পূৰ্বৰ চৰকাৰৰ সুৰানীতি সন্দৰ্ভত কেগৰ প্ৰতিবেদনৰ বিষয়ে আলোচনা অব্যাহত থাকিব। যোৱা মঙলবাৰে বিধানসভাত কেগৰ প্ৰতিবেদন দাখিল কৰা হৈছিল। মহাশিৱৰাত্ৰিৰ পবিত্ৰ স্নানেৰে কালি প্ৰয়াগৰাজত আয়োজিত 2025 বৰ্ষৰ মহাকুম্ভ মেলাৰ সফল সামৰণি পৰে। 45 দিনীয়া এই আধ্যামিক মেলাত 66 কোটি 30 লাখতকৈ অধিক ভক্তই পবিত্ৰ স্নান কৰে। মহাকুম্ভ মেলাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজা জিগমে খেচাৰ নামগেল ৱাংচুক, বিদেশী প্ৰতিনিধি, বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে মহাকুম্ভত পবিত্ৰ স্নান কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে কালি পবিত্ৰ মহাশিৱৰাত্ৰিৰ শুভক্ষণত 1,53,00,000তকৈ অধিক ভক্তই স্নান কৰে। বায়ুসেনাই কালি সামৰণিৰ দিনা মহাকুম্ভ মেলাথলীৰ মাজ আকাশত বিমান চালনাৰ কলা কৌশল প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন ঘাটত পুষ্পবৃষ্টিৰে পৰিৱেশ মনোমোহা কৰি তোলে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভক্ত, সাধু আৰু কল্পবাসীসকলক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীযোগীয়ে কয় যে ভক্তসকলে প্ৰয়াগৰাজৰ সংগমত কৰা পবিত্ৰ স্নানৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীলৈ ৰাষ্ট্ৰীয় একতা আৰু জাতীয়তাবাদৰ বাৰ্তা প্ৰেৰণ কৰিছে। চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নীতি নিয়মৰ সংশোধন কৰিবলৈ এখন 6-জনীয়া কমিটি গঠন কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ক্ৰীড়া বিভাগৰ যুটীয়া সচিব কুনালে এই কমিটিখনৰ নেতৃত্ব বহন কৰিব আৰু কমিটিখনে 15 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। পেৰিছ অলিম্পিকৰ পাছত নতুন অলিম্পিক চক্ৰ আৰম্ভ হৈছে আৰু নতুন পৰিস্থিতিৰ নীতি নিয়মৰ পৰ্যালোচনা কৰাটো জৰুৰী হৈ পৰিছে। ৰাষ্ট্ৰীয় ক্ৰীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নিয়মাৱলী ইয়াৰ পূৰ্বে 2022 চনত সংশোধন কৰিছিল। কেন্দ্ৰীয় চৰকাৰে খেলুৱৈসকলৰ প্ৰশিক্ষণ আৰু অংশগ্ৰহণকে ধৰি বিভিন্ন ক্ৰীড়া গতিবিধিৰ বাবে সাহায্য যোজনাৰ অধীনত ৰাষ্ট্ৰীয় খেল সংঘসমূহক বিত্তীয় সাহায্য প্ৰদান কৰি আহিছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উৰুগুৱে, বাহামাছ, বাৰ্বাডোছ আৰু নিকাৰাগুৱাৰ 9-দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে উৰুগুৱেৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু অৰুচিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণে উৰুগুৱেৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকে সূচাইছে। পবিত্ৰ মাৰ্ঘেৰিটাৰ বাহামাছ ভ্ৰমণে যোৱা বছৰ নৱেম্বৰত য়ুগানাত অনুষ্ঠিত দ্বিতীয় ভাৰত কেৰিকম শীৰ্ষ সন্মিলনৰ সময়ত ভাৰত আৰু বাহামাছৰ প্ৰতিনিধিবৰ্গৰ মাজত হোৱা আলোচনাক আগুৱাই লৈ যাব। দুয়োখন দেশৰ মাজৰ বৰ্তমানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰৰ অন্বেষণ মন্ত্ৰীগৰাকী এই যাত্ৰাৰ মূল উদ্দেশ্য বুলি কোৱা হৈছে। বাৰ্বাডোছ ভ্ৰমণকালত শ্ৰীমাৰ্ঘেৰিটাই সফল ভাৰত কেৰিকম শীৰ্ষ সন্মিলনৰ পাছত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ সন্মানীয় অৰ্ডাৰ অব ফ্ৰীডম অব বাৰ্বাডোছ সন্মান গ্ৰহণ কৰিব। ভাৰত কেৰিকম শীৰ্ষ সন্মিলনৰ সময়ত এই সন্মান ঘোষণা কৰা হৈছিল। এই নদিনীয়া ভ্ৰমণৰ অন্তিম পৰ্যায়ত মন্ত্ৰীগৰাকী নিকাৰাগুৱালৈ যাব। তাত তেওঁ কেইবাখনো দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা এয়া প্ৰথম মন্ত্ৰী পৰ্যায়ৰ নিকাৰাগুৱা ভ্ৰমণ হ'ব। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰীগৰাকী এই চাৰিদেশীয় ভ্ৰমণকালত দেশকেইখনৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব আৰু ৰাজনীতি, ব্যৱসায় তথা উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তি আৰু দেশকেইখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে আলোচনাত মিলিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
ভাৰতে পেট্ৰলৰ সৈতে মিহলি কৰা ইথানলৰ পৰিমাণ 20% অধিক কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত আয়োজিত বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি কয় যে দেশ ইতিমধ্যে 19.6% ইথানল মিহলি লক্ষ্যত উপনীত হৈছে। তেওঁ কয় যে উন্নয়নমূলক প্ৰত্যাহ্বান সত্বেও দেশৰ জীৱাশ্ম ইন্ধন কোম্পানীসমূহে 2045 চনৰ ভিতৰত শূন্য কাৰ্বন নিষ্কাশনৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে। অসমৰ বিভিন্ন অংশত যোৱা নিশা প্ৰায় 2:26 ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 5ৰো অধিক আছিল। এই ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁৱৰ ভুৰাগাঁৱৰ 2 কিলোমিটাৰ নিলগত ভূপৃষ্ঠৰ পৰা 16 কিলোমিটাৰ গভীৰতাত আছিল বুলি ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। চুবুৰীয়া ভূটান, বাংলাদেশ আৰু চীনতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা বুলি জানিব পৰা গৈছে। ইউক্ৰেইনৰ দুৰ্লভ খনিজ সম্পদসমূহৰ অধিকাৰ আমেৰিকাক প্ৰদান কৰাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিবলৈ দেশখনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে কাইলৈ হোৱাইট হাউচ ভ্ৰমণ কৰিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে। যোৱা নিশা হোৱাইট হাউচত অনুষ্ঠিত ডনাল্ড ট্ৰাম্প মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই সন্দৰ্ভত পৰিকল্পনা যুগুতাই উলিওৱা হৈছে আৰু তেওঁলোকে নিৰীহ লোকৰ হত্যা বন্ধ কৰাৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব। আফগানিস্তানে শক্তিশালী ইংলেণ্ডক পৰাস্ত কৰি ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কালি লাহোৰৰ গদ্দাফী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দলটো 8 ৰাণত জয়ী হয়। 326 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে 49 অভাৰ 5টা বলত 317 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। দলটোৰ হৈ জ' ৰুটে 120 ৰাণ কৰে। আফগানিস্তানৰ আজমদুল্লাহ ওমৰজাইয়ে 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে বেট ধৰা আফগানিস্তানে নিৰ্ধাৰিত 50 অভাৰত 7 উইকেটত 325 ৰাণ কৰে। অপেনাৰ ইব্ৰাহিম জৰ্ডানে 177 ৰাণ কৰি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত সৰ্বাধিক ব্যক্তিগত ৰাণৰ অভিলেখ গঢ়ে। ইংলেণ্ডৰ জোফ্ৰা আৰ্চাৰে 3টা উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি ৰাৱালপিণ্ডিত গ্ৰুপ পৰ্যায়ৰ এখন খেলত পাকিস্তান বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 2:30 বজাত আৰম্ভ হ'ব। ভাৰতৰ প্ৰিয়াংশু ৰাজাৱত, কিৰণ জৰ্জ, ৰক্ষিতা ৰামৰাজ আৰু উন্নতি হুদাই জাৰ্মান অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰিয়াংশুৱে সতীৰ্থ কিদাম্বি শ্ৰীকান্তক 21-14, 21-12 গেমত আৰু কিৰণ জৰ্জে ফিনলেণ্ডৰ জে অল্ডৰফক 21-18, 19-21, 21-16 গেমত পৰাস্ত কৰে। মহিলাৰ শাখাত ৰক্ষিতাই মালয়েছিয়াৰ কিছুনা ছেলভাদোৰেক 22-20, 5-21, 25-23 গেমত আৰু উন্নতি হুদাই কানাডাৰ ডব্লিউ ঝেঙক 21-13, 21-17 গেমত পৰাভূত কৰে। ভাৰতৰ আন দুগৰাকী খেলুৱৈ টি হেমনাথ আৰু আনমোল খৰ্ব প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি আহমেদাবাদৰ নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনৰ 44 সংখ্যক অভিৱৰ্তনত ভাগ ল'ব। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOই কালি ওড়িশাৰ চান্দিপুৰত সংহত পৰীক্ষণস্থলীৰ পৰা প্ৰথম জাহাজ বিধ্বংসী নৌ ক্ষেপণাস্ত্ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। মহাশিৱৰাত্ৰিৰ পবিত্ৰ স্থানেৰে কালি প্ৰয়াগৰাজত আয়োজিত 2025 বৰ্ষৰ মহাকুম্ভ মেলাৰ সফল সামৰণি পৰে। ভাৰতে পেট্ৰলৰ সৈতে মিহলি কৰা ইথানলৰ পৰিমাণ 20% অধিক কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। আৰু আফগানিস্তানে শক্তিশালী ইংলেণ্ডক পৰাস্ত কৰি ICC চেম্পিয়নছ ট্ৰফীৰ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত।